প্ৰথম তিমঠিয় পাঁচ অধ্যায়। বিদ্ৰোহসকলৰ প্ৰতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকাসকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা, বৃদ্ধা মহিলাসকলক মাতৃৰ নিচিনাকৈ আৰু যুৱতীসকলক সম্পূৰ্ণ শুদ্ধতাৰে ভনীৰ নিচিনাকৈ বিনয় কৰিবা। যিসকল প্ৰকৃত বিধৱা, সঁচাই অকলশৰীয়া, সেইসকলক সমাদৰ কৰিবা। কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি নাতিনী থাকে, তেনেহ'লে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোকসকলৰ প্ৰতি শ্ৰদ্ধা ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়াই ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়। কিন্তু যিগৰাকী প্ৰকৃত বিধৱা আৰু অকলশৰীয়া, তেওঁ ঈশ্বৰত কৰা বিশ্বাস সুনিশ্চিত ৰাখি ৰাতিয়ে দিনে নিবেদন আৰু প্ৰাৰ্থনাত আসক্ত থাকক। কিন্তু যিগৰাকী ইন্দ্ৰিয় সুখত মগ্ন থাকে, তেওঁ জীয়াই থাকিও মৰা, এইবোৰৰ বিষয়ে তুমি আদেশ দিবা যাতে তেওঁলোক নিৰ্দোষী হয়। কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহ'লে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈও অধম হ'ল। এগৰাকী বিধৱা বুলি এনে মহিলাসকলৰ নাম তালিকাভুক্ত হওক, যিগৰাকী বয়স ষাঠিতকৈ কম নহয় আৰু তেওঁ এজন স্বামীৰ ভাৰ্যা আছিল। তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত। অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোকসকলৰ ভৰি ধুই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে আৰু সকলো সৎকৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্মৰ বাবে সেইজনীয়ে সুখ্যাতি পোৱা উচিত। কিন্তু যুৱতী বিধৱাসকলক গ্ৰহণ নকৰিবা, কিয়নো তেওঁলোকে ইন্দ্ৰিয় সুখাভিলাষিনী হৈ খ্ৰীষ্টৰ বিৰুদ্ধে হৈ বিয়া হ'বলৈ ইচ্ছা কৰিব। এইদৰে তেওঁলোকৰ পূৰ্বৰ শপত প্ৰত্যাহাৰ কৰাৰ কাৰণে পাপত আবদ্ধ হয়। ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকৰ্মণ্য হৈ পৰে আৰু মাত্ৰ অকৰ্মণ্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি অনৰ্থক কথাবোৰ ক'বলৈ শিকে। এইবোৰ তেওঁলোকে কৰা উচিত নহয়। এতেকে মোৰ আজ্ঞা এই যে যুৱতী বিধৱাসকলে তিৰস্কাৰৰ অৰ্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুনৰ বিবাহ কৰাওক, সন্তানৰ মাক হওক আৰু ঘৰ সংসাৰ কৰক, কিয়নো ইতিমধ্যে কোনো কোনোৱে এনেদৰে চৈতানৰ পাছত বিপথে গ'ল। যদি কোনো বিশ্বাসী মহিলাৰ মাজত বিধৱাসকল থাকে, তেনেহ'লে মণ্ডলীক ভাৰগ্ৰস্ত নকৰি তেওঁৱেই সেইসকলৰ উপকাৰ কৰক, যাতে মণ্ডলীয়ে স্বৰূপ বিধৱাসকলক সাহায্য কৰিব পাৰে। যি যি পৰিচাৰকসকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যিসকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য পাত্ৰ বুলি গণিত হওক, কিয়নো ধৰ্মশাস্ত্ৰত কৈছে, মৰণা মাৰোতে গৰুৰ মুখত মুখুৰা নাবান্ধিবা আৰু বনোৱা নিজ বেচৰ যোগ্য। পৰিচাৰকসকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনিজন সাক্ষী নহ'লে গ্ৰহণ নকৰিবা। আনবোৰে যেন ভয় কৰে, এইকাৰণে পাপীসকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা। ঈশ্বৰ, খ্ৰীষ্ট যীশু আৰু মনোনীত দূতসকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ। কিন্তু সম্পূৰ্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতাৰে একো নকৰিবা। কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ'বা। নিজকে নিৰ্দোষী কৰি ৰাখিবা। তুমি কেৱল পানী নাখাবা, কিন্তু তোমাৰ পেটৰ কাৰণে আৰু সঘনাই হৈ থকা অসুখৰ কাৰণে অলপ দ্ৰাক্ষাৰস পান কৰিবা। কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ পথত অগ্ৰগামী হয় আৰু কোনো কোনো লোকৰ পাপ পাছস্পষ্ট হয়। ঠিক সেইদৰে মানুহৰ সৎকৰ্মবোৰো সহজে প্ৰকাশ পায়, যদিও সেইবোৰৰ কিছুমান স্পষ্ট ৰূপত দেখা পোৱা নাযায়। তথাপি সেইবোৰক চিৰদিনৰ বাবে গুপ্ত কৰি ৰাখিব নোৱাৰি।